এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফিৰ আয়োজন, গুৱাহাটীৰ নদবমাত স্বৰ্গদেউ চাওলুং চুকাফাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন, খুমটাইত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠান আৰু গুৱাহাটীত আজিৰে পৰা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলভ্য হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফিৰ আয়োজন কৰা হৈছে। পুলিন পুথাওসকলৰ উপাসনাৰে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰত পৰম্পৰাগত ৰীতি নীতিৰে আজি মেডাম মেফি উদযাপন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নদবমাৰ চুকাফা নগৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত মেডাম মেফিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে। মূৰ্তি উন্মোচন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ জনসাধাৰণে 600 বছৰ পূৰ্বে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসমখন বিচাৰে। তেওঁ লগতে কংগ্ৰেছক নতুন বৰ অসমৰ অৱধাৰণাৰ বিষয়ে স্পষ্ট কৰিবলৈ কয়।
মেডাম মেফি, এই পবিত্ৰ দিনটোত বৰ অসমৰ ভেটি গৰুটা আমাৰ সকলোৱে পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নদবমাত উদ্বোধন কৰিছোঁ। এটা গৌৰৱৰ দিন, সৌভাগ্যৰ দিন। কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিয়ে আৰু আমাৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাধুৰীতাই এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ আগভাগ লৈছিল। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনটোত আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাঘেইতাও উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ টাই সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত আজি উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত মেডাম মেফি আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত কালিৰে পৰা মেডাম মেফি অনুষ্ঠিত হৈছে। প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথানৰ পৰিৱৰ্তে এইবাৰ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হৈছে। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত কাইলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। ধেমাজি জিলাৰ হাবুঙত যোৱা বৃহস্পতিবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠিত হৈছে। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা, ফুটবল, কুইজ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি মেডাম মেফিৰ মুকলি সভাত ইতিহাসবিদ নগেন হাজৰিকা আৰু সাংবাদিক সাহিত্যিক উমেশ চেতিয়াক 2025-26 বৰ্ষৰ হাবুং বঁটা আগবঢ়োৱা হ'ব। খুমটাই বিধানসভা সমষ্টিৰ 30,957গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰা হ'ব। এই উপলক্ষে নৰাগাঁও খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অংশ ল'ব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰিব। 14 বিঘা ভূমিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ছুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, বেডমিণ্টন কৰ্ট, শ্বুটিং, টেবুল টেনিছ কক্ষ আৰু ব্যায়ামাগাৰৰ সুবিধা আছে। গুৱাহাটীৰ দিছপুৰৰ ডঃ আৰ পি ৰোডত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা যুঁজাৰু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দিছপুৰৰ বিধায়ক অতুল বৰা, সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত থাকিব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি ছবিলাল উপাধ্যায়ে স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। অসমত অসহযোগ আন্দোলনক নেতৃত্ব দিয়াৰ বাবে তেওঁ প্ৰায় 6 মাহ কাৰাগাৰত থাকিবলগীয়া হৈছিল। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ অহা 3 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আজি পুৱা মূল তোৰণ, মঞ্চ, অস্থায়ী কাৰ্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰা হয়। বিয়লি তিনি বজাৰ পৰা শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হ'ব। একেদৰে কাইলৈ পুৱা সভাৰ মূল পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াই 118খন পতাকা উত্তোলন কৰিব। দিনৰ 11 বজাত সভাপতিক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। 12 বজাৰ পৰা সাহিত্য উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ সভাৰ প্ৰথম মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। মৰাণৰ চেপন চকলীয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত এখন চাৰিচকীয়া গাড়ীয়ে আজি পুৱা খুন্দা মৰাৰ ফলত 2জন লোকৰ থিতাতে মৃত্যু হয়। মৃত লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰিছে। কোকৰাঝাৰৰ ভূটগাঁৱৰ তিলপাৰা অঞ্চলৰ কালি গৰু চোৰৰ সন্দেহত স্থানীয় লোকৰ পহাৰত 1জন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আজি 14জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা মতে, যোৱা নিশা তিলাপাৰা অঞ্চলৰ এজন কৃষকৰ ঘৰৰ পৰা কেইবাজনো লোকে গৰু চুৰিৰ চেষ্টা চলায়। অঞ্চলটোৰ লোকৰ তৎপৰতাত ইয়াৰে এজনক ধৰিবলৈ সমৰ্থ হয় যদিও আন 3জনে পলায়ন কৰে। স্থানীয় লোকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত লোকজনক কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু হয়। মৃত লোকজন দলাবাৰী চাহ বাগিচাৰ অনন্ত মণ্ডল বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোৰ লোকে জনোৱা মতে, তিলাপাৰাত শেহতীয়াকৈ গৰু চুৰি ঘটনা বৃদ্ধি হৈছে আৰু এতিয়ালৈকে কমেও 20টা গৰু চুৰি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আজি নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যত শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা KRU 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসমে 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ঢকুৱাখনৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন পশ্চিমবংগৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰ খেলে। পশ্চিমবংগই খেলখনৰ প্ৰথমাৰ্ধত আকাশ হেমব্ৰামৰ গলেৰে অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধত অসমে আক্ৰমণাত্মক খেলে আৰু 83 মিনিটত এটা পেনাল্টি লাভ কৰে। অসমৰ হৈ ঋতুৰাজ মোহনে পেনাল্টিক গললৈ ৰূপান্তৰ কৰে আৰু 1-1 গলেৰে সমতা স্থাপন কৰে। ইয়াৰ সুবাদত অসমে 5খন খেলৰ পৰা মুঠ 6 পইণ্ট অৰ্জন কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আনহাতে পশ্চিমবংগই গ্ৰুপ এৰ শীৰ্ষস্থানৰ দল হিচাপে কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 3-1 ব্যৱধানত ইতিমধ্যে শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰা ভাৰতে আজি মূল একাদশত কেইবাগৰাকী খেলুৱৈৰ সাল সলনিৰে সম্পৰীক্ষা কৰাৰ সম্ভাৱনা আছে। মূল একাদশত শ্ৰেয়াছ আয়াৰ আৰু বৰুণ চক্ৰৱৰ্তীক স্থান দিয়া হ'ব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফিৰ আয়োজন। গুৱাহাটীৰ নদবমাত স্বৰ্গদেউ চাওলুং চুকাফাৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন। খুমটাইত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠান আৰু গুৱাহাটীত আজিৰে পৰা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন 1:40 শুনিবলৈ পাব।